জননী গো নকহ তু এসন বারতা হই কন্যা বীর শ্রেষ্ঠ ময় দানবর এভিরু বচন সাজে না তো মুখকু বীরর জননী পুণি বীরর বনিতা বীর রক্ত থাই তো দেহরে ডরুছু নর বানরঙ্কু যদি রণে জিতিব তো সুত যশ তোর ঘোষিব জগত তোমর ভূষণ্ডী অসি গদা সঞ্চালন ধনুর্বিদ্যা বাহুযুদ্ধ মলযুদ্ধ আদি শিখিছিলি ঘর কোণে লুচি রহিবাকু
বিদায় দিও জননী চিতু চিন্তা করি দূর বিদায় দিও জননী তুম অনুমতি বিনা তুম অনুমতি বিনা কি সাধ্য অছি মোর বিদায় দিও জননী প্রতিজ্ঞাবদ্ধ নকর আউ নিষেধ হইছি প্রতিজ্ঞাবদ্ধ নকর আউ নিষেধ সিংহ শাবক কি কেবে সিংহ শাবক কি কেবে ডরিছি দেখি সুকর কেবে ডরিছি দেখি সুকর বিদায় দিয় জননী রম্ভাবনর শত্রুষ বহিছিলা আম বংশ রম্ভাবনর শত্রুষ বহিছিলা আম বংশ রাম বাণ ঘাতে ধ্বংস রাম বাণ ঘাতে ধ্বংস হই হেলা ছার খার ধ্বংস হই হেলা ছার খার বিদায় দিয় জন যেবে বাম হে বধাতা রক্ষিকি পারিব মাতা যেবে বাম হে বধাতা রক্ষিকি পারিব মাতা বৈষ্ণব বলে রক্ষি বৈষ্ণব বলে রক্ষি ন পারিবে উমা বর রক্ষি ন পারিবে উমা বর বিদায় দিয় জননী চিতু চিন্তা করি দূর বিদায় দিয় জননী
বিদায় জননী বিদায়
হা বাপ ইন্দ্রজিত ন মানিলু মাতা কথা তোর কি নকলু সুপর্ণ খা কুলক্ষয় করিবাকু হইথিলু জন্ম জাত হেলা বেলে তুই নিকষা গর্ভর কিম্পা ধতে ন মারিলে সে হু মরিথান্তু যেবে কিম্পা এতে শোক দুঃখ ভুঞ্জুথান্তু আম্ভে হে ধর্মদেব তুমি একা সাহাম পুত্রর
প্রমীলা প্রিয় প্রমীলা আনন্দ অন্তরে মতে মেলাণী দিও প্রিয়
মেলাণী মেলাণী কাহিকি নাথ আজি কিম্পা রণবেশ দব দেখি এ অবস্থা শতবজ্র বাজে মো মরমে হেজি বেশ থিবা যায় প্রাণ মোর পিণ্ডে সমরকু ন ছাড়িবি কদাপি তুম্ভঙ্কু
রুদেশ্বরী কাতর কাহিকি এতে হই বীরাঙ্গনা সামান্য রমণী প্রায় করুছ ক্রন্দন হর্ষমুখ প্রফুল্ল অন্তরে দিও মতে বিদায় রণকু
প্রাণেশ্বর যদি রণে বড়াইছ মন দাসী কথা রক্ষিথিব চিত্তে বৈকুণ্ঠ বিহারী বিষ্ণু কমলা বিলাস অসুর নাসিবা অর্থে মর্তে হেলে যাত যদি রণে পড়িব বিপদ বিপদ ভঞ্জন নাম স্মরিব তক্ষণী দূর হেব অশেষ দুর্গতি
প্রিয়ে এতে যদি ভয় আন মনে হর পূজা করি বর মাগ মোহ পাই এবে মতে মেলাণি দিও প্রিয়ে যাউছি মু সমর প্রাঙ্গণে
যাও নাথ মু মধ্য চলুছি এই ক্ষণি শিবালয় चंद्रचूड़ पद जुगे करिबे विनती। हे अनाथर नाथ प्रभु भूतनाथ साहू स्वामी को मोहर।
युवराज मेघनाद जय
के विद्युत जीवा माया सीता आनीचु
आनी युवराज ये विदाय ने
धन्य धन्य तु विद्युत जीवा मो आदेश जो सीता करिचु निर्माण किवा साध्य चिन्हब सन्यासी सीतांशु बदना सीता परिमुख तिल पुष्प नासिकार छटा इंद्रधनु जीणा भुरु बीणा कंठस्वर देखि भ्रमे पड़ब राघव जाए ए माया सीता को बे शिक्षा दिए राम गुणावली।
सुंदरी आगो सुंदरी सुन मन दे गो सुंदरी जब रथे बसी थी गो तुही को नेत्रुनी जाऊ थी बही को सुंदरी आगो सुंदरी सुन मन दे गो सुंदरी कुंदर दाना तो कांदी डाक एथु रक्षा कर हे रघुनाथ थाउ थाउ तुंभे मोते दंड देउची ए भंड मूर्ख दयित सुंदरी आगो सुंदरी सुन मन दे ते डाकी बुगुणीता गुण रख एबे हे देवर लक्ष्मण वैष्णव बोले प्रभु मोर एका अटंती अयोध्या रघुनंदन सुंदरी आगो सुंदरी सुन मन दे गो सुंदरी सुंदरी आगो सुंदरी सुन मन
पश्चिम द्वारे अच्छी पवन नंदन कपिसेना करूछि रक्षा वन्य पशु सेकि जाने राक्षसंक माया तारी निकट एवं प्रयोग करिबी मुहि कौशल मोहर एई दिगे आसुची मारुति रे सुंदरी माया सीता रथे बसी कांदी डाक रख हनुमान
आश्चर्य रणक्षेत्री शुभे नारी कंठ की से ही बामा क्यों दिगे देखे बारे ताकु
रक्षा करो पवन नंदन राक्षस हस्तरे मोर जाउची जीवन रक्षा करो सात सिंधु पारी होई देइछु संकेत येते बेले की निमंते हेउछु निष्ठुर प्राणनाथ रघुमणि आदरर देवर लक्ष्मण ए समय गल काहि करि हो ना दिदी
ये तो माता जानकी कंठस्वर हाय हाय इंद्रजीत कबल पड़ी मात रे इंद्रजीत मेघनाद हस्त जोड़ी करे निवेदन छाड़ छाड़ माता जानकी केश सहजी खूब कला पुणी अटंती अबला निर्दोषी कि निमंत देव अच्छु दंड
रे वन्य चर बानर सबु दोष अटई एहार यहा जोगे वीर शून्य लंका यहा जोगे तुम्भ आंभ कली यहा जोगे मेली होई नर बानरंक सागर रे सेतु गोटी होईची निर्मित यहा को बधिले छिड़ी जीव सबु कली सुखे राम गमिब अयोध्या सुखे लंका भुंजीबे मो पिता।
हे रावण नंदन जाति रे ब्राह्मण होई कि निमंते करु ए कुकर्म धर्मशास्त्री पढ़ी अच्छु तुम्हें स्त्रीवध पशुवध विप्रवध भ्रूण हत्या ए समस्त महापाप कही अच्छी वेद तेणु कर जोड़ी कहू अच्छी तोते छाड़ी दे जानकी चिकुर
रे मूल मर्कट की देखाऊ धर्म बाट मते केउ धर्म अच्छी घर पोड़ा केउ धर्म अच्छी असुरी विनाश ସୁପର୍ଣ୍ଣାଖା ନାଶା କର୍ଣ୍ଣ କାଟିବାର ବେଳେ ନଥିଲା କି ଧର୍ମ ତୁମ ପକ୍ଷେ ରେ ହନୁ, ସେଇ ଅଧର୍ମର ପ୍ରତିଶୋଧ ଲାଗି ତୋହରି ସମ୍ମୁଖେ ହତ୍ୟା କରିବି ସୀତାକୁ। रे रे पपिष्ट राघव खरणी जाओ तुही समन सदने।
प्रभु रघुनाथ